Er, Agahwani. বাতৰি কৈছো পৰিস্মিতা দিহিঙীয়াই আৰু মোৰ সৈতে আছে অংকুৰজ্যোতি শৰ্মা। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ভুৱনেশ্বৰৰ জনতা ময়দানত অষ্টাদশ প্ৰৱাসী ভাৰতীয় দিৱস সন্মিলনৰ সামৰণি অনুষ্ঠানত অধ্যক্ষতা কৰিব। কেন্দ্ৰীয় ৰেল আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে মধ্যবিত্ত আৰু নিম্ন আয়ৰ লোকসকলক গুণগত মানৰ সেৱা আগবঢ়াব পৰাকৈ অতি সোনকালে নতুন বন্দে ভাৰত ৰেল সেৱা মুকলি কৰা হ'ব বুলি প্ৰকাশ কৰিছে। দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হয়। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত মহাকুম্ভ 2025ৰ বাবে আকাশবাণীৰ কুম্ভবাণী চেনেল আজি মুকলি কৰা হৈছে। আৰু ভাৰত আৰু আয়াৰলেণ্ডৰ মাজত অনুষ্ঠিত মহিলাৰ তিনিখনীয়া ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত আয়াৰলেণ্ডে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ভুৱনেশ্বৰৰ জনতা ময়দানত অনুষ্ঠিত অষ্টাদশ প্ৰৱাসী ভাৰতীয় দিৱস সন্মিলনৰ সামৰণি অনুষ্ঠানত অধ্যক্ষতা কৰিব। যোৱা নিশা ভুৱনেশ্বৰত উপস্থিত হোৱা ৰাষ্ট্ৰপতিগৰাকীয়ে সন্মিলনত সমবেত হোৱা প্ৰায় 75খন দেশৰ প্ৰৱাসী ভাৰতীয়সকলক উদ্দেশ্যি ভাষণ দিব। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে বিভিন্ন ক্ষেত্ৰত লাভ কৰা সাফল্যৰ বাবে কেইবাগৰাকী লোকক প্ৰৱাসী ভাৰতীয় সন্মান প্ৰদান কৰিব। কেন্দ্ৰীয় ৰেল আৰু তথ্য সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে মধ্যবিত্ত আৰু নিম্ন আয়ৰ লোকসকলক গুণগত মানৰ সেৱা আগবঢ়াব পৰাকৈ অতি সোনকালে নতুন বন্দে ভাৰত ৰেল সেৱা মুকলি কৰা হ'ব বুলি প্ৰকাশ কৰিছে। চেন্নাইত আজি সংহত ৰেলৰ ডবা নিৰ্মাণ কাৰখানাত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰিকল্পনা অনুসৰি দেশবাসীক বিশ্বমানৰ সুবিধা প্ৰদানৰ চেষ্টা কৰা হৈছে আৰু দ্বিতীয় পৰ্যায়ৰ অমৃত ভাৰতৰ আৰম্ভণিয়ে এই পৰিকল্পনাক বাস্তৱায়িত কৰিব। শ্ৰীবৈষ্ণৱে অমৃত ভাৰত ৰেলৰ ডবাত যাত্ৰীসকলৰ সুবিধা আৰু নিৰাপত্তাৰ বাবে 12টা বিশেষ ব্যৱস্থাকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিকাশৰ কথা উল্লেখ কৰে। তেওঁ লগতে অহা দুবছৰৰ ভিতৰত নিম্ন আয়ৰ লোকসকলৰ বাবে 50খন নতুন ৰেল মুকলি কৰাৰ কথাও ঘোষণা কৰে। জম্মু শ্ৰীনগৰ সংযোগী ৰেল সেৱাৰ সন্দৰ্ভত সোধা এটা প্ৰশ্নৰ উত্তৰত শ্ৰীবৈষ্ণৱে কয় যে এই সুদীৰ্ঘ ৰেলপথছোৱাত 97টা সুৰংগ আৰু মুঠ 6 কিলোমিটাৰ দৈৰ্ঘ্যৰ কেইবাখনো দলং থকাৰ বাবে এই প্ৰকল্প সম্পূৰ্ণ হ'বলৈ কিছু সময় লাগিব। দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হয়। অধিসূচনা জাৰি কৰাৰ লগে লগে মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়াও আৰম্ভ হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে 17 জানুৱাৰীলৈ মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব আৰু 20 জানুৱাৰীত মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন। 70জনীয়া দিল্লী বিধানসভাৰ বাবে অহা 5 ফেব্ৰুৱাৰীত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু 8 ফেব্ৰুৱাৰীত ভোটগণনা কৰা হ'ব। এইবাৰৰ নিৰ্বাচনত 1,55,00,000ৰো অধিক ভোটদাতাই ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিব। ইয়াৰ ভিতৰত 83,00,000ৰো অধিক পুৰুষ আৰু 71,00,000ৰো অধিক মহিলা ভোটাৰ আছে। শাসনাধিষ্ঠিত আম আদমী পাৰ্টীয়ে ইতিমধ্যে দিল্লী বিধানসভাৰ আটাইকেইটা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। বিজেপিয়ে বৰ্তমানলৈকে 29গৰাকী আৰু কংগ্ৰেছে 48গৰাকী প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে। দিল্লী বিধানসভা নিৰ্বাচনত আম আদমী পাৰ্টী, বিজেপি আৰু কংগ্ৰেছৰ মাজত ত্ৰিকোণীয় প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে। 2020চনৰ বিধানসভা নিৰ্বাচনত ৰাজ্যখনৰ আপে 62খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে 8খন আসন লাভ কৰিছিল। ছত্তীশগড়ৰ বিজাপুৰ জিলাত আজি 13জন মাওবাদীয়ে আৰক্ষী আৰু চি আৰ পি এফৰ শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত আত্মসমৰ্পণ কৰে। আত্মসমৰ্পণকাৰী মাওবাদীসকলৰ মুঠ 13,00,000 টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছে। ইয়াৰে 2জন মাওবাদীক 5,00,000 টকাকৈ আৰু 3জন মাওবাদীক 1,00,000 টকাকৈ প্ৰদান কৰা হ'ব। বিজাপুৰৰ আৰক্ষী অধীক্ষকে জনোৱা অনুসৰি আত্মসমৰ্পণকাৰী মাওবাদীসকলক ছত্তীশগড় চৰকাৰৰ পুনৰ্বাস নীতিৰ অধীনত 25,000 টকাকৈ প্ৰদান কৰা হ'ব। অসমৰ ডিমা হাছাও জিলাৰ ওমৰাংচুৰ 3 কিলোৰ কয়লাখনিত যোৱা সোমবাৰে হঠাতে সোমোৱা পানীৰ বাবে সংঘটিত দুৰ্ঘটনাৰ উদ্ধাৰ অভিযানৰ আজি 5ম দিনাও উদ্ধাৰ অভিযান অব্যাহত আছে। এই উদ্ধাৰ কাৰ্যত সহায়ৰ বাবে নাগপুৰৰ পশ্চিম কোলফিল্ড লিমিটেডৰ এটা দলেও ওমৰাংচুত আহি উপস্থিত হৈছে। দলটোৱে অত্যাধুনিক পানী নিষ্কাশন যন্ত্ৰৰে প্ৰতি মিনিটত 500 গেলন পানী সিঁচাৰ কাম অব্যাহত ৰাখিছে। নৌসেনা বাহিনী, NDRF, SGRF, কোল ইণ্ডিয়া লিমিটেডৰ উদ্ধাৰকাৰী বাহিনী আৰু জিলা প্ৰশাসনৰ সমূহীয়া প্ৰচেষ্টাৰ পাছতো কয়লাখনিটোত পানীৰ পৰিমাণ হ্ৰাস কৰিব পৰা হোৱা নাই বুলি উদ্ধাৰ অভিযান তদাৰকী কৰা এগৰাকী শীৰ্ষ বিষয়াই প্ৰকাশ কৰিছে। ইফালে কংগ্ৰেছকে ধৰি কেইবাটাও বিৰোধী দলে ওমৰাংচুৰ খনি দুৰ্ঘটনাৰ প্ৰকৃত তথ্য চৰকাৰে দিয়া নাই বুলি অভিযোগ তোলাৰ লগতে এই ঘটনাৰ ন্যায়িক তদন্তৰ বাবে দাবী জনাইছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্নিয়াৰ লছ এঞ্জেলছৰ কেইবাটাও এলেকাত বনজুয়ে ব্যাপক ৰূপ ধাৰণ কৰাৰ ফলত কমেও 10 লোকৰ মৃত্যু হৈছে। বনজুইৰ বাবে লছ এঞ্জেলছৰ প্ৰায় 180,000 লোকক সুৰক্ষিত স্থানলৈ যাবৰ বাবে কৰ্তৃপক্ষই নিৰ্দেশ দিছে। ইফালে লছ এঞ্জেলছৰ কাষৰীয়া ৱেষ্ট হিলছত কালি সন্ধিয়া নতুনকৈ বনজুইৰ সূত্ৰপাত হৈ এঘণ্টাৰ ভিতৰতে 900 একৰতকৈ অধিক ভূমিলৈ বিয়পি পৰে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে এই বিধ্বংসী বনজুইত এতিয়ালৈকে 5,300ৰো অধিক আন্তঃগাঁথনি জুইত জাহ গৈছে। লছ এঞ্জেলছত যোৱা বুধবাৰে সূত্ৰপাত হোৱা এই বনজুয়ে আধ্যবন্ত এলেকা পেচিফিক পেলিচেডছকে ধৰি অন্যান্য অঞ্চললৈ বিয়পি পৰে। জলবায়ু পৰিৱৰ্তনৰ ফলত উষ্ণতা বৃদ্ধিৰ বিপৰীতে বৰষুণৰ পৰিমাণ কম হোৱাৰ বাবে এই বিধ্বংসী বনজুইৰ সূত্ৰপাত হয় বুলি দেশখনৰ কৰ্তৃপক্ষই প্ৰকাশ কৰিছে।
উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত মহাকুম্ভ 2025ৰ বাবে আকাশবাণীৰ কুম্ভমণি চেনেল আজি মুকলি কৰা হৈছে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই চেনেলটো মুকলি কৰে। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কুম্ভমণিয়ে জনপ্ৰিয়তাৰ নতুন শিখৰ লাভ কৰাই নহয় বৰং অতি পিছপৰা গাঁওসমূহতো মহাকুম্ভৰ ভাৱনাক বিয়পাই দিবলৈ সক্ষম হ'ব বুলি বিশ্বাস ব্যক্ত কৰে। আকাশবাণী জনসাধাৰণক থলুৱা পৰম্পৰা আৰু সংস্কৃতিৰ সৈতে সংযুক্ত কৰাৰ প্ৰথম মাধ্যম বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আকাশবাণীৰ সৈতে তেওঁৰ শৈশৱৰ স্মৃতি ৰোমন্থন কৰে। এই অনুষ্ঠানতে কুম্ভমংগল ধ্বনি মুকলি কৰা হয়। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী ডক্টৰ এল মুৰুগানে অনুষ্ঠানত ভাৰ্চুৱেল ব্যৱস্থাৰে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীক এই ৰেডিঅ' চেনেলৰ বাবে শুভেচ্ছা জনায়। অনুষ্ঠানত প্ৰচাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ দ্বিবেদী, আকাশবাণীৰ সঞ্চালক প্ৰধান ডক্টৰ প্ৰজ্ঞা পালিৱাল গৌড়, দূৰদৰ্শনৰ সঞ্চালক প্ৰধান কাঞ্চন প্ৰসাদ, দূৰদৰ্শনৰ বাতৰি বিভাগৰ সঞ্চালক প্ৰধান প্ৰিয়া কুমাৰকে ধৰি কেইবাগৰাকী শীৰ্ষ বিষয়া উপস্থিত থাকে। বিজেপি আৰু আম আদমী পাৰ্টীয়ে আজি পূৰ্বাঞ্চলী ভোটাৰক লৈ অভিযোগ প্ৰতি অভিযোগ উত্থাপন কৰে। দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সাজদেৱাই আম আদমী পাৰ্টীয়ে পূৰ্বাঞ্চলিক ভুৱা ভোটাৰ বুলি অভিহিত কৰাৰ অভিযোগ উত্থাপন কৰে। নতুন দিল্লীত সংবাদমেল সম্বোধন কৰি তেওঁ কয় যে আপৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালে প্ৰদান কৰা বক্তব্যক বিজেপিয়ে গৰিহণা দিয়ে। আনহাতে আপৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালে বিজেপিয়ে পূৰ্বাঞ্চলী লোকক ভোটাৰ তালিকাৰ পৰা আঁতৰাই পেলাবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰে। কালি দিল্লীত এখন সংবাদমেল সম্বোধন কৰি কেজৰিৱালে কয় যে বিজেপিয়ে ৰোহিংগিয়াৰ নামত পূৰ্বাঞ্চলী ভোটাৰৰ ভোট কৰ্তন কৰা বুলি তেওঁ নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ উত্থাপন কৰিছিল। কেজৰিৱালে বিজেপিক ৰাষ্ট্ৰীয় ৰাজধানীত আইন শৃংখলাৰ পৰিস্থিতিৰ অৱনতি ঘটাৰ আঁৰত জড়িতৰ অভিযোগো উত্থাপন কৰে। যোৱা কেইদিনমানৰ পৰা ৰাষ্ট্ৰীয় ৰাজধানীৰ বিদ্যালয়সমূহত বোমা বিস্ফোৰণৰ ভাবুকি দিয়া এজন দ্বাদশ শ্ৰেণীৰ ছাত্ৰক দিল্লী আৰক্ষীয়ে আটক কৰিছে। দিল্লী আৰক্ষীৰ এগৰাকী বিষয়াই জনোৱা মতে বিভিন্ন বিদ্যালয়ে লাভ কৰা 23টা ভাবুকি ইমেইল ছাত্ৰজনে প্ৰেৰণ কৰিছিল। গুজৰাটৰ ৰাজকোটত ভাৰত আৰু আয়াৰলেণ্ডৰ মাজত অনুষ্ঠিত মহিলাৰ তিনিখনীয়া ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত আয়াৰলেণ্ডে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লয়। আয়াৰলেণ্ডে আমালৈ বাতৰি অহাৰ পৰলৈকে 38 অভাৰত 5টা উইকেটৰ বিনিময়ত 173 ৰাণ সংগ্ৰহ কৰিছে। দলটোৰ হৈ গেৱি লিভিছে 80 ৰাণ কৰি খেলি আছে। ভাৰতৰ হৈ তিতা সাধু, 46 হাতঘৰে, প্ৰিয়া মিশ্ৰ আৰু দীপ্তি শৰ্মাই 1টাকৈ উইকেট দখল কৰিছে। শৃংখলাৰ দ্বিতীয়খন খেল অহা দেওবাৰে আৰু তৃতীয়খন খেল 15 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব। উৰিষ্যাৰ ৰুৰকেলাত অনুষ্ঠিত হৈ থকা পুৰুষৰ হকী ইণ্ডিয়া লীগত আজি তামিলনাডু ড্ৰেগনছে শ্ৰাচী ৰাৰ বেংগল টাইগাৰ্ছৰ বিৰুদ্ধে মুখামুখি হ'ব। খেলখন নিশা 8:15 অনুষ্ঠিত হ'ব। বিৰচা মুণ্ডা হকী ষ্টেডিয়ামত কালি অনুষ্ঠিত এখন খেলত বেদান্ত কলিংগ লেঞ্চাৰ্ছে গণাচিকাক 2-1 গ'লত পৰাস্ত কৰে। এই জয়ৰ জৰিয়তে লেঞ্চাৰ্ছে 7 পইণ্টেৰে পইণ্ট তালিকাৰ তৃতীয় স্থানলৈ উন্নীত হোৱাৰ বিপৰীতে গণাচিকাই 4 পইণ্টেৰে 7ম স্থানত আছে। বিশিষ্ট কণ্ঠশিল্পী পি জয়াচন্দ্ৰনৰ বিয়োগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিছে। বিশিষ্ট শিল্পীগৰাকীৰ কালি ত্ৰিশূৰত মৃত্যু হয়। প্ৰধানমন্ত্ৰীয়ে এটা শোকবাৰ্তাত কয় যে জয়াচন্দ্ৰনে বিভিন্ন ভাষাত গোৱা গীতসমূহে প্ৰজন্মৰ পাছত প্ৰজন্মলৈ অন্তৰস্পৰ্শ কৰিব। বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছোঁ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মীয়ে আজি ভুৱনেশ্বৰৰ জনতা মৈদানত 8ষ্টাদশ প্ৰৱাসী ভাৰতীয় দিৱস সন্মিলনৰ সামৰণি অনুষ্ঠানত অধ্যক্ষতা কৰিব। কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে মধ্যবিত্ত আৰু নিম্ন আয়ৰ লোকসকলক গুণগত মানৰ সেৱা আগবঢ়াব পৰাকৈ অতি সোনকালে নতুন অমৃত ভাৰত ৰেলসেৱা মুকলি কৰা হ'ব বুলি প্ৰকাশ কৰিছে। দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হয়। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত মহাকুম্ভ 2025ৰ বাবে আকাশবাণীৰ কুম্ভমণি চেনেল আজি মুকলি কৰা হৈছে আৰু ভাৰত আৰু আয়াৰলেণ্ডৰ মাজত অনুষ্ঠিত মহিলাৰ তিনিখনীয়া ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত আয়াৰলেণ্ডে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে হৈ গ'ল। পৰৱৰ্তী বাতৰি 3 বজাত শুনিবলৈ পাব।